এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। বঙাইগাঁও সংমণ্ডলৰ লোকনির্মাণ বিভাগৰ সহকাৰী অভিযন্তা যোশিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰাত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনাইছে। লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। মন্ত্ৰীসভাই আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ পৰিসৰ বৃদ্ধি কৰি অসমত থকা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ অনুষ্ঠানসমূহৰ 2021 চনৰ 1 এপ্ৰিলৰ পৰা ভৰ্তি হোৱা দিব্যাংগ গৱেষকসকলকে ধৰি পূৰ্ণকালীন গৱেষক ছাত্ৰ ছাত্ৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাত অনুমোদন জনায়। বদৰপুৰত খোৱাপানী যোগানৰ বাবে মন্ত্ৰীসভাই আজি 49 কোটিৰো অধিক ব্যয়সাপেক্ষ বদৰপুৰ নগৰ পানী যোগান আঁচনিত অনুমোদন জনায়। ৰাজ্যিক মন্ত্ৰীসভাই আজি মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনৰ ভালেমান সিদ্ধান্ত গ্ৰহণ কৰে। এই অনুসৰি 8খন জিলাৰ 299খন বাৰ্ষিক পট্টা ম্যাদী পট্টালৈ ৰূপান্তৰ, 10টা আন্তঃগাঁথনিৰ বাবে ভূমি আবণ্টন, ডিব্ৰুগড়ত ভূমি পুনৰ শ্ৰেণী বিভাজন, 7খন জিলাৰ 190টা ন্যায়িক অনুষ্ঠানলৈ ভূমি হস্তান্তৰ আৰু ধেমাজিত 1742টা ভূমিহীন খিলঞ্জীয়া পৰিয়ালৰ ভূমি নিষ্পত্তিত অনুমোদন জনোৱা হয়। তদুপৰি 2011 চনৰ পূৰ্বে তিৰাপ জনজাতীয় অঞ্চলৰ ভূমিৰ অধিকাৰ থকা আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, গোৰ্খা, চাহবাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক সংৰক্ষিত লোকৰ শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ মন্ত্ৰীসভাই অনুমোদন জনায়। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযান আজি তৃতীয় দিনা শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা 9 বজাৰ পৰা বন বিভাগ আৰু প্ৰশাসনে অঞ্চলটোৰ 2 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দয়ালপুৰ, 3 নম্বৰ দলনি পথাৰ, খেৰবাৰী আৰু আনন্দপুৰ গাঁৱত উচ্ছেদ চলায়। আজি 5 শতাধিক বাসগৃহ উচ্ছেদ কৰাৰ লগতে বহুসংখ্যক তামোলবাৰীও উচ্ছেদ কৰা হয়। এই অভিযানত ভালেসংখ্যক এস্কেভেটৰ, বনকৰ্মী আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰা হৈছে। গোলাঘাট জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, আৰক্ষী বিষয়া, কাৰ্যবাহী দণ্ডাধীশকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়া আৰু চি আৰ পি এফৰ সহযোগিতাত এই উচ্ছেদ অভিযান চলোৱা হৈছে। উচ্ছেদ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইপিনে ৰাজ্যত বৰ্তমানলৈকে 1,39,000 বিঘা মাটিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত প্ৰকাশ কৰিছে। ইয়াৰে উৰিয়ামঘাটৰ পৰা 10,000 বিঘা মাটি মুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ৰাজ্যত অব্যাহত থকা অসহ্য গৰমৰ বাবে গ্ৰীষ্ম বন্ধৰ পাছত কাইলৈৰ পৰা হ'বলগীয়া বিদ্যালয়ৰ পাঠদান সন্দৰ্ভত সমগ্ৰ শিক্ষা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ পাছত সমগ্ৰ শিক্ষাৰ কামৰূপ মহানগৰ জিলাৰ মিছন সমন্বয়কে এটা নিৰ্দেশনা যোগে জিলাখনৰ বিদ্যালয়সমূহত পাঠদানৰ নতুন সময়সূচী ঘোষণা কৰিছে। নতুন নিৰ্দেশনা অনুসৰি কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ পাঠদান পুৱা 7:30 বজাত আৰম্ভ হ'ব। অৱশ্যে বিদ্যালয়ৰ ছুটীৰ ক্ষেত্ৰত শ্ৰেণী অনুসৰি সময়ৰ সলনি হ'ব। নিৰ্দেশনাটোত উল্লেখ কৰা মতে নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছুটী 11:30 বজাত, উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছুটী 12 বজাত হ'ব। মাধ্যমিক পৰ্যায়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠদান দুপৰীয়া 1 বজা পৰ্যন্ত চলিব। এই শ্ৰেণীসমূহৰ পাঠ্যক্ৰম আগুৱাই নিয়াৰ স্বাৰ্থত বিদ্যালয়ৰ ছুটীৰ সময় 12:30 বজাৰ পৰিৱৰ্তে 1 বজা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকল যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে শিক্ষা বিভাগক নিৰ্দেশ দিছে। এটা নিৰ্দেশনা অনুযায়ী নগাঁও জিলাতো বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰা হৈছে। স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দৰং জিলা প্ৰগতিশীল মহিলা কৃষি উদ্যোগী দীপ্তি চহৰীয়াক ৰাষ্ট্ৰপতি ভৱনত অভ্যৰ্থনাৰ বাবে নিমন্ত্ৰণ জনাইছে। আজি বিয়লি মঙলদৈ ডাক বিভাগৰ বিষয়া কৰ্মচাৰীৰ এটা প্ৰতিনিধি দলে দীপ্তি চহৰীয়াক নিজা বাসভৱনত নিমন্ত্ৰণী পত্ৰখন প্ৰদান কৰে। বিশ্বনাথ চাৰিআলি পৌৰসভাৰ দ্বাৰা পঞ্চদশ বিত্তীয় আয়োগৰ আনটাইড গ্ৰান্টৰ 2022-23 বৰ্ষৰ পুঁজিৰে বিশ্বনাথ চাৰিআলি নগৰৰ 5 নম্বৰ ৱাৰ্ডত নৱনিৰ্মিত বিবেকানন্দ পথৰ আজি উদ্বোধন কৰা হয়। অনুষ্ঠানত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে অংশগ্ৰহণ কৰি কয় যে পথটোৱে অঞ্চলটোৰ ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিব। উদ্বোধনী অনুষ্ঠানত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি, কাৰ্যবাহী বিষয়া আৰু ৱাৰ্ড কমিশ্যনাৰৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05 বজাত।